নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৱন কুমাৰ বৰা। অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ আজি অন্তিম দিন। আজি কেইবাখনো বিধেয়ক সদনত দাখিল কৰা হ'ব। ইয়াৰ ভিতৰত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কীয় মন্ত্ৰীগোটৰ প্ৰতিবেদন আজি বিধানসভাত দাখিল কৰা হ'ব। উল্লেখযোগ্য যে ৰাজ্যত ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত গঠন কৰা মন্ত্ৰীগোটে বুধবাৰে ৰাজ্যিক মন্ত্ৰীসভাত প্ৰতিবেদন দাখিল কৰিছিল। মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে এই প্ৰতিবেদনখনক মন্ত্ৰীসভাই অনুমোদন দিছে বুলি সংবাদমেলত অৱগত কৰিছিল। এই প্ৰতিবেদনে বৰ্তমানৰ জনজাতিসকলৰ অধিকাৰ আৰু সাংবিধানিক সুৰক্ষাৰ ক্ষেত্ৰত কোনো অসুবিধাৰ সৃষ্টি নকৰাকৈ অন্যান্য জনগোষ্ঠীসমূহৰ আশা আকাংক্ষাক প্ৰতিনিধিত্ব কৰিব বুলি ডঃ শৰ্মাই উল্লেখ কৰে। জনজাতি পৰিক্ৰমা বিভাগে ইয়াৰ পাছত এই প্ৰতিবেদন অসম বিধানসভালৈ প্ৰেৰণ কৰে আৰু অধ্যক্ষৰ অনুমতি সাপেক্ষে প্ৰতিবেদনখন আজি বিধানসভাত দাখিল কৰা হ'ব। ইয়াৰ লগতে আজি অন্তিম দিনা সদনত কেইবাখনো প্ৰতিবেদন দাখিল কৰা হ'ব। ইপিনে, ৰাজ্যত 7খন কাৰাগাৰ নতুনকৈ নিৰ্মাণ কৰা হ'ব বুলি আজি বিধানসভাত মন্ত্ৰী ৰূপেশ গোৱালাই ঘোষণা কৰে। বিজ্ঞানসন্মতভাৱে অপৰাধী চিনাক্তকৰণৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। দেশৰ ভিতৰতে প্ৰথমবাৰৰ বাবে অসমত স্থাপন কৰা মেজাৰমেণ্ট কালেকশ্যন ইউনিট চমুকৈ MCU-ত DNA নমুনা সংগ্ৰহ কৰি সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। উলুবাৰীৰ অপৰাধ অনুসন্ধান বিভাগৰ কাৰ্যালয়ত আয়োজিত এখন সংবাদমেলত কালি আৰক্ষী বিশেষ সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তাই এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে 2022 চনত প্ৰৱৰ্তন কৰা অপৰাধী চিনাক্তকৰণ পদ্ধতি আইনখনৰ সম্প্ৰসাৰণ কৰা হৈছে। এই নতুন ব্যৱস্থা অনুসৰি অপৰাধীৰ চকুৰ ৰেটিনা স্কেন কৰিব পৰা যাব।
নতুন যিটো CRPI এক্ট, ক্ৰিমিনেল প্ৰচিডিউৰ আইডেণ্টিফিকেশ্যন এক্ট 2022, ইয়াত ফিংগাৰপ্ৰিণ্টৰ উপৰিও কিছুমান আৰু তথ্য ল'ব পাৰি, যেনেকে অপৰাধীৰ আইৰিছ স্কেন, ৰেটিনা স্কেন ইত্যাদিও লোৱাৰ ব্যৱস্থা আছে। গতিকে সেইখিনি এটা ডাটাবেছ তাৰ দ্বাৰাই তৈয়াৰ কৰা হয় আৰু তাৰ কাৰণে এইবিলাক কালেকশ্যন কৰিবৰ কাৰণে মেজাৰমেণ্ট কালেকশ্যন ইউনিট আমি ভাৰত চৰকাৰৰ NCRB নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ সহায়ত প্ৰত্যেক জিলাত আমি স্থাপন কৰিছো। ইতিমধ্যে NCRBয়ে জনোৱা মতে অসমত যোৱাকালি আপোনালোকে গম পাইছে প্ৰথমবাৰৰ কাৰণে গোটেই ভাৰতৰ ভিতৰতে প্ৰথমবাৰৰ কাৰণে আমি MCU CRPI এক্টৰ অধীনত আমি DNA চেম্পল কালেক্ট কৰি আমি আপলোড কৰিছো। এটা সৰ্বভাৰতৰ ভিত্তিত এটা ডাটা বেংক তৈয়াৰ হ'ব, যেনেকে ফিংগাৰপ্ৰিণ্ট ডাটা বেংক আছে।
আকাশবাণী গুৱাহাটীৰ ৰিক্ৰিয়েশ্যন ক্লাবৰ উদ্যোগত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা আৰু ৰাইজৰ হিয়াৰামথু জুবিন গাৰ্গৰ গীতৰ সমূহীয়া পৰিৱেশনৰ বাবে কাইলৈ আকাশবাণী গুৱাহাটীৰ চৌহদৰ খেলপথাৰত এটা বৰ্ণাঢ্য অনুষ্ঠানৰ আয়োজন কৰা হৈছে। কাইলৈ দিনৰ 11 বজাৰ পৰা হ'বলগীয়া এই অনুষ্ঠানত আকাশবাণী চৌহদৰ বাসিন্দাসকলৰ লগতে বহুকেইগৰাকী আমন্ত্ৰিত শিল্পীয়ে 2গৰাকী শিল্পীৰ গীত পৰিৱেশন কৰিব। গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত আজি আৰু কাইলৈ দুদিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত হৈছে। 2017 চনৰ পৰা প্ৰতিবছৰে উত্তৰ পূব ভাৰতৰ আগশাৰীৰ সাংস্কৃতিক অনুষ্ঠান তথা বিশ্ব সংবাদ কেন্দ্ৰৰ সহযোগী চলচ্চিত্ৰমে ৰাষ্ট্ৰীয় চুটিছবি আৰু তথ্যচিত্ৰ মহোৎসৱ অনুষ্ঠিত কৰি আহিছে। এইবাৰৰ মহোৎসৱৰ মূল বিষয় হৈছে আমাৰ ঐতিহ্য, আমাৰ গৌৰৱ। উত্তৰ পূৰ্বাঞ্চলৰ চলচ্চিত্ৰ নিৰ্মাতাসকলৰ মাজত এই মহোৎসৱৰ প্ৰতিযোগিতা সীমাবদ্ধ থাকিব। মহোৎসৱত 30খন চুটিছবি আৰু তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হ'ব। ভাৰত বালাৰ অহম ভাৰতম উদ্বোধনী আৰু পীযুষ ঠাকুৰৰ দ্য ফাৰ্ষ্ট ফিল্ম সামৰণি ছবি হিচাপে প্ৰদৰ্শিত হ'ব। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মঞ্জাই ছবিখনৰ বিশেষ প্ৰদৰ্শনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বিশিষ্ট সমাজসেৱক ডঃ সুনীল মহান্তিয়ে আজি কিছু সময় পূৰ্বে এই মহোৎসৱৰ উদ্বোধন কৰে। কাইলৈ সামৰণি অনুষ্ঠানত ৰাজ্যৰ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়াৰ লগতে ভালেমান গণ্যমান্য লোক উপস্থিত থাকিব। এই মহোৎসৱত ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে বিশেষ শ্ৰদ্ধাঞ্জলিৰো আয়োজন কৰা হৈছে। যোৰহাট আৱৰ্ত ভৱনৰ সভাগৃহত কালি ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ সন্দৰ্ভত এখন সভা অনুষ্ঠিত হয়। যোৰহাট জিলা আয়ুক্ত জয় শিৱানীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অতিৰিক্ত জিলা আয়ুক্তদ্বয়, নিৰ্বাচনী বিষয়া আৰু বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিসকল উপস্থিত থাকে। আজি নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত আকাশবাণী গুৱাহাটীৰ সৈন্য বাহিনীৰ অনুষ্ঠানত তিন বেহেনৰ অন্যতম সীমা বেহেন, তাপসী সেনগুপ্ত আৰু মিতা বেহেন সাধনা ফুকনৰ সৈতে অন্তৰংগ আলাপ শুনিবলৈ পাব। তেওঁলোকৰ সৈতে থাকিব সৈন্য বাহিনীৰ অনুষ্ঠানৰ এসময়ৰ জনপ্ৰিয় ঘোষক দিবাকৰ গোস্বামী আৰু আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰ। আজি নিশা 8:02 শীত অহাৰ লগে লগে ধুবুৰী জিলাৰ গৌৰীপুৰৰ খাৰেশ্বৰ বিল আৰু বিলাচীপাৰা চহৰৰ দাঁতিত অৱস্থিত হাকামা বিলৰ পাৰত অগণন পৰিভ্ৰমী চৰাইৰ আগমন ঘটিছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দুপৰীয়া 1:40 শুনিবলৈ পাব।